মাৰ্ক অধ্যায় দুই। কিছুদিনৰ পাছত তেওঁ আকৌ কফৰনাহুমত সোমালত তেওঁ ঘৰত আছে বুলি শুনি ইমান মানুহ গোট খালে যে দুৱাৰ মুখতো আৰু ঠাই নাইকিয়া হ'ল। তাতে তেওঁবিলাকৰ আগত বাক্য প্ৰচাৰ কৰিলে। তেতিয়া চাৰিজনে বৈ অনা এজন যথৰ ৰোগীক মানুহবিলাকে তেওঁৰ ওচৰলৈ আনিলে, কিন্তু লোকসমূহৰ কাৰণে তেওঁৰ ওচৰলৈ তেওঁক চপাব নোৱাৰি যি ঠাইত তেওঁ আছিল তাৰ ওপৰৰ ছাল গুচাই বাট কৰি সেই পুনেদি যথৰ ৰোগী হোৱা শয্যাখন নমালে। তাতে যীশুৱে তেওঁলোকৰ বিশ্বাস দেখি সেই যথৰ ৰোগীক কলে। তেতিয়া তাত বহি থকা অধ্যাপকসকলৰ কোনোৱে মনতে আলোচনা কৰি কলে,
এওঁ এনে কথা কিয় কৈছে? এওঁ ঈশ্বৰ নিন্দা কৰিছে। এজনা অৰ্থাৎ ঈশ্বৰত বাজে কোনে পাপ ক্ষমা কৰিব পাৰে?
তেওঁবিলাকে মনতে এনে আলোচনা কৰিছে। ইয়াক যীশুৱে নিজৰ আত্মাত তেতিয়াই জানি তেওঁবিলাকক কলে। তেওঁ যথৰ ৰোগীক কলে,
মই তোমাক কওঁ, উঠা, তোমাৰ শয্যাতলী লৈ নিজৰ ঘৰলৈ যোৱা।
তাতে তেওঁ উঠি সকলোৰে আগতে তেতিয়াই তেওঁৰ শয্যাতলী লৈ ওলাই গ'ল। তাতে সকলোৱে বিস্ময় মানি,
আমি এনেকুৱা কেতিয়াও দেখা নাই,
ইয়াকে কৈ স্বৰৰ স্তুতি কৰিলে। পাছে তেওঁ আকৌ সাগৰৰ তীৰলৈ ওলাই গ'ল আৰু গোটেই লোকসমূহ তেওঁৰ ওচৰলৈ আহিলত তেওঁবিলাকক উপদেশ দিলে। পাছে তেওঁ যাওঁতে যাওঁতে আলফয়ৰ পুতেক লেবিক কৰ লোৱা চৰাত বহি থকা দেখা পাই তেওঁক কলে,
মোৰ পাছে পাছে আহা।
তেতিয়া তেওঁ উঠি তেওঁৰ পাছে পাছে গ'ল। তাৰ পাছত যেতিয়া যীশুৱে তেওঁৰ ঘৰত ভোজন কৰিবলৈ বহিল, তেতিয়া অনেক কৰতোলা আৰু পাপী তেওঁ আৰু তেওঁৰ শিষ্যবিলাকে সৈতে বহিল, কিয়নো সিহঁত সৰহ আছিল আৰু তেওঁৰ পাছে পাছে গৈছিল। তেওঁ পাপী আৰু কৰতোলাবিলাকে সৈতে ভোজন কৰা দেখি ফৰিচীবিলাকৰ অধ্যাপকসকলে তেওঁৰ শিষ্যবিলাকক কলে,
কৰ তোলা আৰু পাপীবোৰৰ লগত এওঁ কিয় ভোজন পান কৰে?
যীশুৱে তাকে শুনি তেওঁবিলাকক কলে,
নিৰোগী মানুহৰ বেজত সকাম নাই, কিন্তু ৰোগীৰহে সকাম আছে। মই ধাৰ্মিকক নহয় কিন্তু পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছো।
তেতিয়া জোহনৰ শিষ্যবিলাক আৰু ফৰিচীবিলাকে লঘোণ দিছিল। তাতে তেওঁবিলাকে আহি তেওঁক সুধিলে,
জোহনৰ আৰু ফৰিচীবিলাকৰ শিষ্যবিলাকে লঘোণ দিয়ে, কিন্তু আপোনাৰ শিষ্যবিলাকে লঘোণ নিদিয়ে, ইয়াৰ কাৰণ কি?
তাতে যীশুৱে তেওঁবিলাকক কলে,
সখীবিলাকৰ লগত দৰা থকা সময়ত তেওঁলোকে লঘোণ দিব পাৰেনে? তেওঁলোকৰ লগত দৰা থাকে মানে তেওঁলোকে লঘোণ দিব নোৱাৰে, কিন্তু যিদিনা তেওঁলোকৰ লগৰ পৰা দৰাক নিয়া হ'ব, এনেদিন আহিব, তেতিয়া সেইদিনা তেওঁলোকে লঘোণ দিব। কোনো পুৰণি বস্ত্ৰত মৰুৱা কাপোৰৰ তাপলি নামাৰে, তেনে কৰিলে যি দুখৰে তাপলি মাৰে সেয়ে তাক ফালি নিয়ে, অৰ্থাৎ নতুন দুখৰে পুৰণিক ফালি নিয়ে, তাতে ফটা সৰহে হয়, আৰু পুৰণি ছালৰ মুতত নতুন দ্ৰাক্ষাৰস কোনেও নথয়, যদি থয় তেন্তে ৰসে সেই মুত ফালে, তাতে ৰস আৰু মুতটো নষ্ট হয়, কিন্তু নতুন দ্ৰাক্ষাৰস নতুন মুততহে থয়।
পাছে তেওঁ বিশ্ৰামবাৰে শস্যক্ষেত্ৰৰ মাজেদি যাওঁতে তেওঁৰ শিষ্যবিলাকে থোক ছিঙিবলৈ ধৰিলে। তাতে ফৰিচীবিলাকে যীশুক কলে,
যোৱা বিশ্ৰামবাৰে যি কৰিব নাপায় তাক ইহঁতে কিয় কৰিছে?
তেতিয়া তেওঁলোকক কলে,
দায়ুদ আৰু লগৰবিলাকৰ প্ৰয়োজন হলত আৰু ভোক লগাত তেওঁ অবিয়াত মহাপুৰোহিতৰ কালত ঈশ্বৰৰ ঘৰত সোমাই পুৰোহিতৰ বাজে অন্ন খাব নোপোৱা যি দৰ্শন পিঠা তাকে খালে আৰু লগৰীয়াবিলাককো দিলে। এই যি কৰ্ম কৰিলে তাক তোমালোকে কেতিয়াও পঢ়া নাইনে?
তেওঁলোকক আৰু কলে,
বিশ্ৰামবাৰ মানুহৰ নিমিত্তেই হ'ল, কিন্তু মানুহৰ বিশ্ৰামবাৰৰ নিমিত্তে নহ'ল, এই হেতুকে মানুহৰ পুত্ৰ বিশ্ৰামবাৰৰো অধিপতি।